Ea, akakbani. Batrir hoite moi rituporna bora, aru mor hoite ase Pobon Kumar bora. Etiar pradhan batri homo hol. Uporastrapati Jagdeep Dhankhare aji Madhya Pradeshor Gwalior bhraman koribo. সমগ্র দেশ আৰু বিদেশৰ 13খন চহৰৰ 5000ৰো অধিক কেন্দ্ৰত কিছু সময়ৰ পাছতে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নীট ইউজি অনুষ্ঠিত হ'ব। পাকিস্তানৰ বাবে সুৰাংচোৱাগিৰি কৰাৰ অভিযোগত দুজন ব্যক্তিক পাঞ্জাৱৰ অমৃতসৰ গ্ৰাম্য আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বিহাৰৰ ৰাজধানী পাটনাৰ পাটলিপুত্ৰ ক্ৰীড়া চৌহদত আজি আকৰ্ষণীয় অনুষ্ঠানেৰে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱ 2025 আৰম্ভ হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ আৰু পাঞ্জাৱ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি মধ্যপ্ৰদেশৰ গোৱালিয়ৰ ভ্ৰমণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে আজি সন্ধিয়া ৰাজমাতা বিজয়ৰাজে সিন্ধিয়া কৃষি বিশ্ববিদ্যালয়ত অধ্যাপক আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় অনুষ্ঠানত অংশ ল'ব। উপৰাষ্ট্ৰপতিগৰাকীয়ে চহৰখনৰ স্থানীয় অনুষ্ঠানসমূহতো আজি অংশগ্ৰহণ কৰাৰ কথা। সমগ্ৰ দেশ আৰু বিদেশৰ 13খন চহৰৰ 5000ৰো অধিক কেন্দ্ৰত আজি দিনৰ 2 বজাৰ পৰা বিয়লি 5 বজালৈ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট ইউজি অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰা মতে এই পৰীক্ষাৰ বাবে 22,70,000ৰো অধিক প্ৰাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছে। এই পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱাঙক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে তেওঁ কয় যে ভাৰত আৰু ছিংগাপুৰৰ মাজত শক্তিশালী আৰু বহুমুখী অংশীদাৰিত্ব আছে, যাৰ বাবে দেশ দুখনৰ জনসাধাৰণৰ মাজতো ঘনিষ্ঠ সম্পৰ্ক আছে। শ্ৰীমোদীয়ে লগতে কয় যে দুয়োখন দেশৰ কৌশলগত অংশীদাৰিত্ব আৰু অধিক আগুৱাই নিয়াৰ বাবে তেওঁ শ্ৰী ৱাঙৰ সৈতে কাম কৰি যাবলৈ আগ্ৰহী। এতিয়া শুনক ৱেভ সন্মিলনৰ বাতৰি। মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্যশ্ৰব্য আৰু মনোৰঞ্জন সন্মিলন ৱেবছৰ আজি সামৰণি পৰিব। আজি অন্তিম দিনা চলচ্চিত্ৰ নিৰ্মাণ সন্দৰ্ভত কেইবাটাও সত্ৰৰ আয়োজন কৰা হ'ব আৰু সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বৃহস্পতিবাৰে এই 4-দিনীয়া সন্মিলন মুকলি কৰিছিল। ভাৰতবৰ্ষক সংবাদ, মনোৰঞ্জন আৰু ডিজিটেল উদ্ভাৱনৰ গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াসৰ অংশ হিচাপে আয়োজন কৰা এই সন্মিলনত 90খনৰো অধিক দেশৰ প্ৰায় 10,000 প্ৰতিনিধিয়ে অংশ লয়। উত্তৰাখণ্ডৰ চামোলি জিলাত আজি পুৱা পৰম্পৰাগত ৰীতি নীতিৰে বদ্ৰীনাথ ধামৰ পৰ্টেল মুকলি কৰা হয়। ইয়াৰ লগে লগে উত্তৰাখণ্ডৰ 4 ধাম কেদাৰনাথ, গংগোত্ৰী, যমুনোত্ৰী আৰু বদ্ৰীনাথ তীৰ্থযাত্ৰীসকলৰ দৰ্শনৰ বাবে মুকলি হয়। অনুষ্ঠানটো সামৰিক বেণ্ড আৰু জয় বদ্ৰী বিশাল ধ্বনিৰে আৰম্ভ হয়। মন্দিৰ কৰ্তৃপক্ষই তীৰ্থযাত্ৰীসকলৰ সুবিধা আৰু সুৰক্ষাৰ দিশত গুৰুত্ব দি কেতবোৰ বিশেষ ব্যৱস্থা ৰূপায়ণ কৰিছে। নিৰাপত্তা, স্বাস্থ্যসেৱা, থকা খোৱাৰ সুব্যৱস্থা আৰু পৰিবহণ ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে। উত্তৰাখণ্ড চৰকাৰে সকলো তীৰ্থযাত্ৰীক তেওঁলোকৰ যাত্ৰাৰ সময়ত ৰাজ্যখন পৰিষ্কাৰ আৰু পবিত্ৰ কৰি ৰখাত অৰিহণা যোগাবলৈ আহ্বান জনাইছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDOই কালি ষ্ট্ৰেটস্ফৰিক এয়াৰশ্বিপ প্লেটফৰ্মৰ প্ৰথমটো উৰণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰাৰ বাবে সংস্থাটোক অভিনন্দন জনাইছে। উল্লেখযোগ্য যে এয়াৰশ্বিপ প্লেটফৰ্মৰ প্ৰথমটো উৰণ পৰীক্ষণ মধ্যপ্ৰদেশৰ শেওপুৰ পৰীক্ষণ কেন্দ্ৰৰ পৰা কৰা হৈছিল। এয়াৰশ্বিপখন প্ৰায় 17 কিলোমিটাৰ উচ্চতাৰ পৰা এটা যন্ত্ৰৰ সৈতে মুকলি কৰা হৈছিল। এতিয়া শুনক খন্তেক বাণিজ্যিক বিৰতি।
ককা, আকৌ ঢেৰেকনি মাৰিছে, বৰদৈচিলা আহিব যেন পাওঁ, মোৰ ভয় লাগিছে।
আইটো, এই বহাগ মাহততো বৰদৈ চিলা মাকৰ ঘৰলৈ আহিবই।
ভয় কৰিবলগীয়া একো নাই, আমি কেৱল কেইটামান কথা মানি চলিলেই হ'ল। এই বজ্ৰপাত তথা ধুমুহাৰ সময়ত আমি পৰাপক্ষত ঘৰৰ ভিতৰতেই থাকিব লাগে আৰু বাহিৰত থকা অৱস্থাত নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে। টিভি, কম্পিউটাৰ, ফ্ৰিজ বা যিকোনো ধৰণৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। চালিঘৰ বা অকলশৰীয়া গছ আদিৰ তলত কেতিয়াও থাকিব নালাগে। আকৌ চলন্ত গাড়ীত থাকিলে এই বৈদ্যুতিক তাঁৰ গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ী ৰখাই আশ্ৰয় ল'ব লাগে। আৰু এই সময়ত মাছ মাৰিবলৈ তথা নাও ফেৰীত উঠিবলৈও যাব নালাগে।
বুজিছো ককা, সাৱধান হৈ থাকিলে সুৰক্ষিত হৈ থাকিব পাৰিম।
জৰুৰীকালীন সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1070 1079 আৰু 112 নম্বৰত তথা জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1077 নম্বৰত যোগাযোগ কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰ্মাৰ বৰাৰ পৰা।
পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত শেহতীয়াকৈ পঞ্জাৱৰ অমৃতসৰ গ্ৰাম্য আৰক্ষীয়ে পাকিস্তানৰ বাবে চোৰাং চিৰাগী কৰাৰ অভিযোগত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। পালাক শ্বেৰ মছিহ আৰু সুৰজ মছিহ নামৰ অভিযুক্ত দুজনে সেনা ছাউনী আৰু বিমানঘাটিৰ অৱস্থিতিকে ধৰি স্পৰ্শকাতৰ তথ্য আৰু ফটো ফাদিল কৰাত জড়িত বুলি অভিযোগ উত্থাপন হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাশীৰ যোগ সাধক শিৱানন্দ বাবাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাযোগে শ্ৰীমোদীয়ে কৈছে যে যোগ আৰু আধ্যাত্মিক অনুশীলনৰ প্ৰতি উৎসৰ্গিত তেওঁৰ জীৱনে দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব। তেওঁ লগতে কয় যে যোগৰ জৰিয়তে সমাজলৈ আগবঢ়োৱা সেৱাৰ বাবে শিৱানন্দ বাবাক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। বিহাৰৰ ৰাজধানী পাটনাৰ পাটলিপুত্ৰ ক্ৰীড়া চৌহদত আজি বিয়লি আকৰ্ষণীয় অনুষ্ঠানেৰে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱ 2025 আৰম্ভ হ'ব। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই এই মহোৎসৱৰ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' বাৰ্তাযোগে প্ৰতিযোগিতাত ভাগ লোৱা এথলীটসকলক উদ্দেশ্যি ভাষণ দিব। 15 মেলৈ হ'বলগীয়া এই প্ৰতিযোগিতাত 18 বছৰ অনূৰ্ধৰ 8,500ৰো অধিক প্ৰতিভাৱান খেলুৱৈয়ে 28টা শিতানত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বিহাৰৰ পাটনা, ৰাজগীৰ, গয়া, ভাগলপুৰ আৰু বেগুচৰাইসহ 6খন চহৰত প্ৰতিযোগিতাৰ 28টা শিতানৰ খেল অনুষ্ঠিত হ'ব। 3টা শিতানৰ খেল নতুন দিল্লীত খেলোৱা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ খেলো ইণ্ডিয়া উদ্যমৰ অধীনৰ এই প্ৰতিযোগিতাৰ এইবাৰৰ 7ম সংস্কৰণত প্ৰায় 5,000 খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। প্ৰতিযোগিতাত সেনাবাহিনীৰ উপৰি দেশৰ 37খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ এই খেলুৱৈসকলে 28টা শিতানত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। নতুন দিল্লীত শ্বুটিং, জিমনাষ্টিকছ আৰু ট্ৰেক চাইক্লিং শিতানৰ খেলসমূহ অনুষ্ঠিত হ'ব। বাকী শিতানৰ খেলসমূহ বিহাৰত খেলোৱা হ'ব। পাটনাৰ পাটলিপুত্ৰ ক্ৰীড়া চৌহদত আজি আকৰ্ষণীয় অনুষ্ঠানেৰে এই ক্ৰীড়া প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। আজিয়ে কাবাডী, আৰ্চাৰী আৰু ভলীবলৰ খেলসমূহ আৰম্ভ হ'ব। আকাশবাণীয়ে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া বিৱৰণী প্ৰচাৰ কৰিব। বিয়লি 5:55 পৰা এই বিৱৰণী প্ৰচাৰ কৰা হ'ব। নিউজ অন AIR মোবাইল এপ, প্ৰচাৰ ভাৰতী স্পৰ্টছ ইউটিউব চেনেল আৰু DTH যোগে এই বিৱৰণী শুনিবলৈ পোৱা যাব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। ইডেন গাৰ্ডেন্ছত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কলকাতা নাইট ৰাইডাৰ্ছ প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ 7ম স্থানত আৰু ৰাজস্থান ৰয়েলছ 8ম স্থানত আছে। সন্ধিয়া 7:30 বজাত হিমাচল প্ৰদেশৰ ধৰমশালাত হ'বলগীয়া 2খন খেলত পাঞ্জাব কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। পইণ্ট তালিকাৰ পাঞ্জাব কিংছ 4ৰ্থ স্থানত আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্ট 6ষ্ঠ স্থানত আছে। মহিলা টেনিছৰ শীৰ্ষ বাছনিৰ খেলুৱৈ আৰিয়ানা ছাভালেংকাই এই বছৰ মাদ্ৰিদ অপেন ফাইনেলত বিশ্বৰ 4ৰ্থ বাছনিৰ খেলুৱৈ কক গৌফক পৰাস্ত কৰি চলিত বৰ্ষৰ 3য়টো WTA খিতাপ অৰ্জন কৰিছে। মহিলাৰ ছিংগলছৰ ফাইনেলত ছাভালেংকাই কালি কক গৌফক 6-3, 7-6 ছেটত পৰাস্ত কৰে। 26 বছৰীয়া খেলুৱৈগৰাকীয়ে এই জয়ৰ সহায়ত WTA ৰেংকিঙত 4,000 পইণ্ট অতিক্ৰম কৰিছে। এই জয়ৰ সুবাদত ছাভালেংকাই মাদ্ৰিদ অপেন টেনিছত সৰ্বাধিক খিতাপ অৰ্জন কৰা পেট্ৰা কিটোভাৰৰ সৈতে 2য়গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়িছো। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে আজি মধ্যপ্ৰদেশৰ গোৱালিয়ৰ ভ্ৰমণ কৰিব। সমগ্ৰ দেশ আৰু বিদেশৰ 13খন চহৰৰ 5,000ৰো অধিক কেন্দ্ৰত কিছু সময়ৰ পাছতে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে NEET UG অনুষ্ঠিত হ'ব। পাকিস্তানৰ বাবে চোৰাং চিৰাগিৰি কৰাৰ অভিযোগত 2জন ব্যক্তিক পাঞ্জাৱৰ অমৃতসৰ গ্ৰাম্য আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বিহাৰৰ ৰাজধানী পাটনাৰ পাটলিপুত্ৰ ক্ৰীড়া চৌহদত আজি আকৰ্ষণীয় অনুষ্ঠানেৰে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱ 2025 আৰম্ভ হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ আৰু পাঞ্জাব কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 3 বজাত।